শান্তি।
তুমি কি পডকাস্টৰ ওপৰত তুমি কনচেপ্টটো শুনিছা নেকি? পডকাষ্টটো কি বস্তু? পডকাষ্ট এটা নতুন ডিজিটেল মাৰ্কেটিং এটা ওলাই আছে।
মই অলপ আগতে গম পালো, এইটো এটা নতুন কনচেপ্ট
ইয়েছ
তো
ইয়েছ
দিলি।
এতিয়া কনচেপ্টটো তোমাৰ কেনেকুৱা হৈছে চাবা। ধৰি লোৱা পডকাষ্ট মানে হৈছে যে তুমি ধৰি লোৱা তোমাৰ এটা চেনেল, কিবা এটা তুমি কণ্টেণ্ট ক্ৰিয়েটৰ, যে ধৰি লোৱা তুমি অডিঅ' কণ্টেণ্ট তুমি শ্বেয়াৰ কৰিব পাৰিবা ইয়াত, যে anchor.fm বুলি এটা ৱেবছাইট আছে, সেইটোত থ্ৰু দি তাৰমানে কি তুমি ধৰি লোৱা তুমি কিবা গান গোৱা, তুমি কাৰোবাৰ লগত কিবা ৰেকৰ্ডিং তুমি কথা পাতি আছা, বা তোমাৰ তুমি কিবা মাৰ্কেটিং কৰি আছা, তো সেইটোৰ ওপৰত তুমি কিছুমান অডিঅ' ক্লিপ তাত তুমি আপলোড কৰিব পাৰিবা। আপলোড কৰাৰ পিছত সেইটো কি হ'ব?
অনলি অডিঅ'
কোৱা
ন,
পৰা
অনলি অডিঅ'।
ইয়েছ ইয়েছ অনলি অডিঅ' পডকাষ্ট মানে হৈছে যে অনলি অডিঅ', তাৰমানে কি এটা অডিঅ' প্লেটফৰ্ম, এটা অডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম, তাত তাৰমানে কোনো ভিডিঅ'ৰ তাতে কথা নাই। ধৰি লোৱা ভিডিঅ' কণ্টেণ্ট ইউটিউবত আহে বা বেলেগত আহে, এইবিলাক প্লেটফৰ্মত আহে, কিন্তু পডকাষ্ট যিটো তোমাৰ কনচেপ্ট আছে, সেইটো এটা ডিজিটেল মাৰ্কেটিঙৰ এটা নতুন এটা কনচেপ্ট পডকাষ্টিংটো, পডকাষ্ট বুলি কয় এইটো। তোমাৰ বহুত ৱেবছাইট আছে এইটো প্ৰভাইড কৰে পডকাষ্ট তোমাৰ ছাৰ্ভিচটো, তাৰ ভিতৰত তোমাৰ যিটো একদম ফাৰ্ষ্ট ক্লাছ সেইটো হৈছে তোমাৰ anchor.fm, সিহঁতৰ .fm ইয়েছ .fm টো সিহঁতৰ এক্সটেনশ্যন, ডমেইন এক্সটেনশ্যন। তো সেইটো তুমি কি ধৰি লোৱা তুমি কিবা এটা ছাৰ্ভিচ তাতে কিবা এটা দি আছা মানুহক, কিবা এটা তুমি নিউজ কৈ আছা, বা কিবা এটা তুমি গান কিবা এটা কৈ আছা, তুমি গানটো গাই তাতে তুমি তোমাৰ নিজা চেনেল থাকিব, তাৰে তুমি চাইন আপ কৰাৰ পিছত তাৰে তোমাৰ এটা নিজা চেনেল ক্ৰিয়েট হৈ যাব, আৰু সেই চেনেলটোত তুমি মানুহক অডিঅ' ক্লিপ তুমি শ্বেয়াৰ কৰিব পাৰিবা।
সেইটো মই আদাৰ 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 ছ'চিয়েল মিডিয়াৰ থ্ৰুইদেও
ইয়েছ ইয়েছ
শ্বেয়াৰ কৰিব
ডেফিনেটলি ইউ কেন, তুমি কৰিব পাৰা। তুমি আদাৰ ছ'চিয়েল মিডিয়াত তুমি যেতিয়া তোমাৰ সেইটো ফাইলটো আপলোড হৈ যাব, তেতিয়া তুমি কি কৰিব পাৰিবা, আগত
লিংকটো শ্বেয়াৰ কৰিব পাৰিবা।
ইয়েছ লিংকটো তুমি ফেচবুক, হোৱাটছআপ, টুইটাৰ, সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তুমি শ্বেয়াৰ কৰিব পাৰিবা, যিটো তোমাৰ অডিঅ' লিংক তাতে আপলোড কৰিবা তুমি। তো তুমি চাইন আপ কৰাৰ পিছত তাতে এখন ডেশবোৰ্ড আহিব, সেই ডেশবোৰ্ডখনত তুমি গোটেইখিনি তোমাৰ এনালিটিক্স তুমি চাব পাৰিবা, যে মোৰ কিমান মানুহে সেইটো প্লে কৰিলে, কিমানে ইয়েছ ইয়েছ ডেফিনেটলি, তো কিমান মানুহে তোমাক প্লে কৰিছে, তাত কেনেকুৱা ধৰণৰ ৰেভিনিউ ষ্ট্ৰাকচাৰ, বা কিমান প্লেৰ পৰা কিমান তোমাক ইনকাম দিছে, বা কিমান তোমাক স্পনচৰ এডভাৰ্টাইজমেণ্ট তাত তোমাক লগাইছে বেলেগে, তো সেনেকুৱা চিষ্টেমত কোম্পানীয়ে লগাইছে, তো সেইটো বস্তু তাত তুমি গম পাবা। তো পডকাষ্ট তুমি ষ্টাৰ্ট কৰিব পাৰা, এটা বহুত এটা নতুন এটা প্লেটফৰ্ম, তো আৰু ডিমাণ্ডিং এটা প্লেটফৰ্ম আমাৰ আমাৰ ইণ্ডিয়াত হৈ আছে, আৰু হিন্দী সকলো ধৰণৰ লেংগুৱেজ ইয়াত উপলব্ধ আছে, হিন্দীৰ পৰা আদি কৰি তোমাৰ ইংলিছ বা ফ্ৰেন্স কিবা কিবি এইবিলাক আছে। ইজি ইজি ইয়েছ ইয়েছ এইটো সকলো সকলো স্তৰৰ মানুহে এইটো কৰিব পাৰে। ধৰি লোৱা তুমি কিবা এটা মানুহৰ লগত কথা পাতি আছা, কিবা এটা ইনফৰ্মেটিভ কথা পাতি আছা, সেইটো তুমি শ্বেয়াৰ কৰিব পাৰা, যাতে সেইটো থ্ৰুদি 10টা মানুহৰ বা তোমাৰ ধৰি লোৱা 100টা মানুহৰ বা এটা মানুহৰো কিবা এটা হেল্প হয়। তো সেইটোৰ কাৰণে পডকাষ্টটো এটা স্পেচিয়েল এটা প্লেটফৰ্ম, তো সেইটো আমি ট্ৰাই কৰিব পাৰোঁ। তো আমাৰ আমাৰ যিখিনি আমাৰ অসমৰ আমাৰ ষ্টুডেণ্ট আছে বা অসমৰ যিখিনি আমাৰ মানুহ আছে, তেওঁলোকে এনেকুৱা চিষ্টেমত কিছুমান কথা পাতি থাকে, ষ্ট্ৰেটেজি কিবা বিজনেছৰ হওক, বিজনেছৰ কথা হ'ব পাৰে, বা কিবা ধৰি লোৱা এনেকুৱা চিষ্টেমৰ বেনিফিচিয়েল কথা তাৰমানে বেলেগৰ কাৰণে তেওঁলোকে পাতি থাকে, তোমাৰ নিজা কিবা ডিছকাশ্যন কৰি থাকে, তো সেইবিলাক তেওঁলোকে ধুনীয়া কৰি ইয়াত আপলোড কৰিব পাৰে আৰু এটা ভাল এটা ৰেভিনিউ জেনেৰেট কৰিব পাৰে। তো সেইকাৰণে মই গাইড কৰিছোঁ সকলোকে পডকাষ্টটো আপোনালোকে ট্ৰাই কৰক, ট্ৰাই কৰি আপোনালোকে ধৰি লওক মোবাইলত থ্ৰুদি আপোনাৰ যিখিনি অডিঅ' আপুনি শ্বেয়াৰ কৰিব, তো সেইখিনি অডিঅ'ৰ পৰা যাতে কেইটামান মানুহৰ হেল্প হয়, বা সেইটোৰ পৰা আপুনি কিবা এটা ৰেভিনিউ আপুনি জেনেৰেট কৰিব পাৰিব। তুমি বুজি পালা এইটো কেনেকুৱা চিষ্টেমৰ এইটো পডকাষ্টটো?
মই শুনিলোঁ প্ৰথমতে, এতিয়া আৰু বেছি ক্লিয়াৰ হ'ল আৰু।
ইয়েছ 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 তো সেইটো তাৰমানে কি স্পনচৰ তোমাৰ সেই হ'ব, তোমাৰ ধৰি লোৱা যেতিয়া অডিঅ'টো তুমি আপলোড কৰিবা, anchor.fm যিটো ৱেবছাইট আছে সিহঁতে তাৰমানে কি কৰিব, তেওঁলোকৰ কিছুমান সেই থাকিব মিউজিক আছে, সেইবিলাক মিউজিক তুমি লগাই দিব পাৰা, যাতে তোমাৰ যিটো অডিঅ' তুমি আপলোড কৰিবা সেইটো অডিঅ' তাৰমানে বেছি তাৰমানে ভাল লগা হয় শুনাত, গম পাইছানে কথাটো? ইয়েছ ইয়েছ তাৰমানে ধৰি লোৱা তুমি অডিঅ'টো প্লে হোৱাৰ আগত তুমি এটা ক্লিপ লগাই দিব পাৰিবা, ধুনীয়া চাউণ্ড থাকে সিহঁতৰ, সেইবিলাক ধুনীয়া ধুনীয়া চাউণ্ড থাকে কোম্পানীটোৰ, তো সেইবিলাক তুমি ইয়াত কৰিব পাৰা। তো তাৰে ভিতৰত তুমি মাজে মাজে ইয়াত কিছুমান লগাই দিব কোম্পানীৰ ফালৰ পৰা, যিটো ৰেভিনিউৰ কাৰণে তোমাক দিব, বা স্পনচৰ কিছুমান সিহঁতে অডিঅ' ক্লিপ তোমাক লগাই দিব যিটোৱে তোমাক ৰেভিনিউ জেনেৰেট কৰিব। তো সেনেকুৱা চিষ্টেমত পডকাষ্টটোৱে কাম কৰে, তো সকলোৱে ট্ৰাই কৰিব লাগে অসমত, সেইটো আমি বিচাৰোঁ।
তুমি মোক লিংকটো শ্বেয়াৰ কৰিবা।
অ'কে অ'কে, তোমাক মই লিংকটো শ্বেয়াৰ কৰি দিম, সেইটো তুমি শ্বেয়াৰ কৰি দিবা, কাৰণ কি যোনখানে প্লেচ বেছি হয় সেইটোত সিমানে তোমাৰ ৰেভিনিউটো ভাল হয়। আৰু তোমাৰ এটা কথা মই ক্লিয়াৰ কৰোঁ সকলোকে, তোমাৰ যোনে শুনিব, কাৰণ কি আমি পডকাষ্টৰ কাৰণে কৰি আছোঁ, যিটো তোমাৰ ইয়াত পে আউট থাকে ধৰি লোৱা ইউটিউবত $100 হোৱাৰ পিছত তোমাক পে কৰিব, পে আউট দিব বেংকত, গুগল এডছেন্স
বহুত কম বুলি
ইয়েছ ইয়েছ বহুত কম, ইয়াত তোমাৰ ধৰি লোৱা $0.25 হ'লে তোমাক ইয়াত মান্থলি পে আউট বা তোমাৰ ধৰি লোৱা পে আউটটো দি দিয়ে কোম্পানীৰ ফালৰ পৰা, এংকৰ যিটো FM কোম্পানী আছে, ৱেবছাইট আছে, তেওঁলোকে এইটো পডকাষ্টিঙৰ থ্ৰু দি তোমাক দি দিব, এইটো ট্ৰাই কৰিব পাৰা, ট্ৰাই কৰিবা আৰু আমাৰ সকলোৱে ট্ৰাই কৰক এইটো। থেংক ইউ।
থেংক ইউ।